Ella, agak bani. Batori hoite, mozintirani deka. Etir ghai ghai batori humuhul. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি 18,530 কোটি টাকা ব্যয় সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সমগ্ৰ দেশতে আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি এইমছ দিশা নামৰ চিকিৎসালয়ৰ আভ্যন্তৰীণ দিশ নিৰ্দেশনা এক মুকলি কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম আৰু মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে আৰু ডুবাইত চলি থকা টি টুৱেণ্টি এছিয়া কাপ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 18,530 কোটি টকা ব্যয় সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰথমে তেওঁ অঞ্চলটোৰ চিকিৎসা, শিক্ষা আৰু স্বাস্থ্যৰ যতন শক্তিশালী কৰাৰ উদ্দেশ্যে মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ৰাজধানী চহৰখনৰ কাষৰীয়া অঞ্চলৰ যোগাযোগ ব্যৱস্থা সুগম কৰি তোলাৰ উদ্দেশ্যে ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্ৰপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধি হ'ব আৰু ৰাজ্যখনত সামগ্ৰিকভাৱে আৰ্থসামাজিক বিকাশ ঘটাব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে কালি দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে তেওঁ কিংবদন্তী শিল্পী ডঃ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে ভূপেন হাজৰিকাৰ গীতসমূহে ভাৰতক এক কৰি ৰখাৰ লগতে জনসাধাৰণক অসীম শক্তি প্ৰদান কৰে। বিশ্বজনীন শিল্পীগৰাকীৰ সৃষ্টিসমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাকো প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ গীতসমূহত ভূপেন্দাৰ জীৱন ধৰণৰ আদৰ্শ আৰু অভিজ্ঞতাসমূহো প্ৰতিফলিত হয় বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত মাতাৰ প্ৰতি ভূপেন্দাৰ গভীৰ প্ৰেমে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাকে জীৱন্ত ৰূপত প্ৰতিভাত কৰে। তেওঁৰ গীত আৰু কণ্ঠই ভাৰতৰ উন্নয়নৰ যাত্ৰাৰ সাক্ষীস্বৰূপে প্ৰচলিত হৈ অহাৰ লগতে ইয়াক শক্তিশালী ৰূপ দিয়াটো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰসিদ্ধ কণ্ঠশিল্পী আৰু সংগীতজ্ঞগৰাকীৰ সৃষ্টিসমূহে অঞ্চলটোত চলি থকা হিংসাৰ পৰিৱেশৰ সময়ছোৱাতো একত্ৰিত উত্তৰ পূৰ্বাঞ্চলৰ বাৰ্তা বহন কৰে বুলি উল্লেখ কৰে। ভূপেন হাজৰিকালৈ আগবঢ়োৱা ভাৰতৰত্ন সন্মান সমগ্ৰ ৰাষ্ট্ৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিও অতি সন্মানৰ বিষয় আছিল বুলি তেওঁ কয়। দেশৰ বিকাশত এই অঞ্চলৰ গুৰুত্ব আৰু সাংস্কৃতিক সম্বন্ধৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত ৰেল আৰু পথ যোগাযোগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ একতাৰ ক্ষেত্ৰত সাংস্কৃতিক যোগাযোগ অতিকে আৱশ্যকীয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতি অবিহনে দেশৰ বিকাশৰ কথা কল্পনা কৰিব নোৱাৰি বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে সমগ্ৰ দেশে উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাস আৰু ঐতিহ্যৰ সৈতে পৰিচিত হৈছে আৰু কেন্দ্ৰয়ো সাংস্কৃতিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত জোৰ দি আহিছে বুলি কয়। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা মুকলি কৰে। তেওঁ লগতে 21টা ভাষালৈ অনুদিত ডঃ ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইম্ফলত এখন ৰাজহুৱা সভাত ভাষণ দি মণিপুৰৰ ৰাইজক ৰাজ্যখনত শান্তি স্থাপনৰ বাবে আগবাঢ়ি অহাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰগতি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিবলৈ আহান জনায়। মণিপুৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 7,300 কোটি টকাতকৈও অধিক টকা ব্যয় সাপেক্ষ 14টা ভিন ভিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে হিংসাত্মক ঘটনাত গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে তেওঁ মিজোৰামতো ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত ভাৰতীয় ৰেল যোগাযোগ ব্যৱস্থাত প্ৰথমবাৰৰ বাবে মিজোৰামৰ ৰাজধানী আইজলক সংযোজিত কৰা এটা নতুন ৰেল লাইন প্ৰকল্পও আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি সমগ্ৰ দেশতে হিন্দী দিৱস উদযাপন কৰা হৈছে। 1949 চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰী লিপিত লিখা হিন্দীক দেশৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। বৰ্তমান হিন্দী হৈছে বিশ্বৰ সৰ্বাধিক ব্যৱহৃত ভাষাসমূহৰ অন্যতম আৰু 52 কোটিতকৈ অধিক মানুহে ব্যৱহাৰ কৰে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰত মহাত্মা মন্দিৰত 5ম অখিল ভাৰতীয় ৰাজভাষা সন্মিলন উদ্বোধন কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি এইমছ দিশা নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তা আৰু IoT সমৰ্থিত আভ্যন্তৰীণ দিক নিৰ্দেশনা এপ মুকলি কৰে। এই এপৰ জৰিয়তে চিকিৎসালয়সমূহত ৰোগী, দৰ্শনাৰ্থী আৰু চিকিৎসা কৰ্মীসকলে স্মাৰ্টফোনৰ সহায়েৰে চিকিৎসালয়ৰ আভ্যন্তৰীণ দিক নিৰ্দেশনা লাভ কৰিব। ইয়াৰ ফলত ৰোগী, দৰ্শনাৰ্থীসকলে চিকিৎসকৰ কোঠা বিচাৰি কৰা সময় অপচয় ৰোধ হোৱাৰ লগতে অভ্যৰ্থনা কক্ষত হোৱা সময়ৰ অপচয়ো ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই এপটোৱে ৰোগী আৰু হাস্পতাল উভয়কে সমানে সহায় কৰিব। জম্মু কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাবে বিগত কেইবাদিনো ধৰি বন্ধ হৈ থকা শ্ৰীমাতা বৈষ্ণোদেৱী যাত্ৰা আজি পুনৰ মুকলি কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই যাত্ৰা বন্ধ থাকিব। উল্লেখযোগ্য যে জম্মু কাশ্মীৰৰ ৰেচি জিলাত হৈ থকা নেৰেনেপাৰা বৰষুণৰ ফলত শ্ৰীমাতা বৈষ্ণোদেৱী সমিতিয়ে কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে ভূমিস্খলন আৰু প্ৰবল বৰষুণৰ বাবে তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি যোৱা 26 আগষ্টৰ পৰা শ্ৰীমাতা বৈষ্ণোদেৱীলৈ যাত্ৰা স্থগিত ৰখা হৈছিল। পৰৱৰ্তী যাত্ৰা কেতিয়া মুকলি কৰা হ'ব এই সন্দৰ্ভত সবিশেষ জানিবলৈ শ্ৰীমাতা বৈষ্ণোদেৱী সমিতিৰ সৈতে তীৰ্থযাত্ৰীসকলক যোগাযোগ কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে ছিকিম, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশীয় অঞ্চল, বিহাৰ আৰু গোৱাৰ কোনো কোনো এলেকাত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে। বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ কৰ্ণাটকৰ ভিতৰুৱা এলেকা, ওড়িশা আৰু তেলেংগানাত কাইলৈ পৰ্যন্ত মুখলধাৰ বৰষুণ অব্যাহত থাকিব বুলি সকীয়াই দিছে। ইপিনে অহা 2-3 দিনলৈ জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফৰাবাদ আৰু তেলেংগানাত বিজুলী ঢেৰেকণীৰে সৈতে বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। ডুবাইত চলি থকা T20 এছিয়া কাপ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। ফেব্ৰুৱাৰীৰ পাছত চলিত বৰ্ষত এইবাৰ প্ৰথমবাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। UAE আৰু ওমানক পৰাস্ত কৰি দুয়োটা দলৰে মানসিক স্থিতি সম্প্ৰতি শক্তিশালী হৈ আছে। ভাৰতে ডুবাইত যোৱা বুধবাৰে অনুষ্ঠিত খেলখনত UAEক 9 উইকেটত আৰু পাকিস্তানে ওমানক 93 ৰাণত পৰাস্ত কৰিছিল। যোৱা নিশা আবুধাবিত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত শ্ৰীলংকাই বাংলাদেশৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰে। জয়ৰ বাবে 140 ৰাণৰ লক্ষ্যৰে খেলি শ্ৰীলংকাই 14 অভাৰ 4টা বল আৰু 6টা উইকেট বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 139 ৰাণ কৰে। এই জয়ৰ সুবাদত শ্ৰীলংকাৰ সামগ্ৰিক ৰাণ ৰেট উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাৰ লগতে গ্ৰুপ বিত দলটোক শক্তিশালী স্থিতিত উপনীত কৰে। চীনৰ হাংঝৌত হ'বলগীয়া মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত আজি চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া 5:30 বজাত অনুষ্ঠিত হ'ব। কালি ছুপাৰ 4 পৰ্যায়ৰ ভাৰত আৰু জাপানৰ মাজৰ খেলখন ড্ৰ হয়। ভাৰতৰ বিউটি ডুংডুঙে ভাৰতৰ হৈ স্কৰ সংগ্ৰহ কৰিলেও চতুৰ্থাৰ্ধত জাপানৰ শিহো কাবাকায়াৰ গলত পিছ পৰি ৰয়। ছুপাৰ 4 পৰ্যায়ৰ অন্য এখন খেলত চীনে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 18,530 কোটি টকা ব্যয় সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সমগ্ৰ দেশতে আজি হিন্দী দিৱস উদযাপন কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি এইমছ দিশা নামৰ চিকিৎসালয়ৰ আভ্যন্তৰীণ দিক নিৰ্দেশনা এপ মুকলি কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম আৰু মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে। আৰু ডুবাইত চলি থকা T20 এছিয়া কাপ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।